পাচনীসকলৰ কৰ্ম 15 অধ্যায়। জিৰচালেমত পৰিষদীয় সভা। যিহুদা প্ৰদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাইসকলক এই শিক্ষা দিলে যে মুচিৰ বিধান অনুসাৰে চুন্নত কাৰ্য নকৰিলে আপোনালোকে উদ্ধাৰ নাপাব। পৌল আৰু বৰ্ণাবাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হ'ল। পাছত ভাইসকলে সিদ্ধান্ত ল'লে যে এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বৰ্ণাবা আৰু আন কেইজনমান জিৰচালেমত থকা আৰু পৰিচাৰকসকলৰ ওচৰলৈ যাওক। এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক জিৰচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনিকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ'ল আৰু অনাইহুদীসকল যে খ্ৰীষ্ট বিশ্বাসী হৈছে সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাইসকলক অতি আনন্দিত কৰিলে। পাছত তেওঁলোক যেতিয়া জিৰচালেম পালেহি, তেতিয়া মণ্ডলী, পাচনী আৰু পৰিচাৰকসকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে। কিন্তু ফৰিচীসকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ'ল আৰু ক'লে, অনাইহুদী বিশ্বাসীসকলৰ চুন্নত কৰা আৱশ্যক আৰু মুচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক। পাছত পাচনী আৰু পৰিচাৰকসকলে সেই বিষয়ে আলোচনা কৰিবলৈ একগোট হ'ল। বহু সময় ধৰি হোৱা তৰ্ক বিতৰ্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক'লে, ভাইসকল, আপোনালোকে জানে যে অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল, যেন অনাইহুদী লোকে মোৰ মুখেৰে শুভবাৰ্তাৰ বাক্য শুনি বিশ্বাস কৰে। ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্ৰ আত্মা দান কৰিছিল, অনাইহুদীসকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল। আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে সুচি কৰিলে। গতিকে আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱলীৰ বোজা বব পৰা নাই, সেই বোজা অনাইহুদী শিষ্যসকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে? কিন্তু আমি বিশ্বাস কৰোঁ যে তেওঁলোকেও আমাৰ দৰেই প্ৰভু যীশুৰ অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব। এতিয়া সকলো মানুহ নীৰৱ হৈ গ'ল আৰু বৰ্ণাবা আৰু পৌলৰ যোগেদি অনাইহুদীসকলৰ মাজত ঈশ্বৰে যি আচৰিত কৰ্ম আৰু চিন দেখুৱালে সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে। তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত জাকুবে ক'বলৈ আৰম্ভ কৰিলে, ভাইসকল, মোৰ কথা শুনক। চিমোন পিতৰে ক'লে, কেনেকৈ ঈশ্বৰে প্ৰথমবাৰৰ বাবে অনাইহুদীসকলক প্ৰেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনাইহুদীসকলৰ মাজৰ পৰা কিছু লোকক গ্ৰহণ কৰিলে। এই বিষয়ত ভাওবাদীসকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে, এইবোৰৰ পাছত মই উলটি আহিম, দাৰিদ্ৰ ভাঙি যোৱা প্ৰজা মই পুনৰাই গঢ়িম, মই তাৰ ভগ্নাংশে পুনৰ নিৰ্মাণ কৰি ঠিক কৰিম, যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্ৰভুৰ অন্বেষণ কৰিব পাৰে। মোৰ নামেৰে আমন্ত্ৰিত সকলো অনাইহুদীও ইয়াৰ অন্তৰ্ভুক্ত। যিজন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল তেওঁ এই কথা কৈছে। এইকাৰণে মোৰ বিচাৰ এই যে যিসকল অনাইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়, বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে তেওঁলোকে যেন মূৰ্তি পূজা বিষয়ক কোনো অসুচিতা, বেবিচাৰ, টেটুচেপি মৰা, প্ৰাণীৰ মাংস আৰু তেজ খোৱা এই সকলোবোৰৰ পৰা পৃথকে থকা, কিয়নো পূৰ্বকালৰে পৰা প্ৰত্যেক নগৰতে মুচিৰ বিধান প্ৰচাৰ কৰা লোকসকল আছে আৰু প্ৰত্যেক বিশ্ৰামবাৰে ইহুদীসকলৰ নামঘৰত তেওঁলোকে সেইবোৰ পঢ়ে। তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাচনী আৰু পৰিচাৰকসকলে জাকুবৰ কথাত সমৰ্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহুদা আৰু চিল নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বৰ্ণাবাৰ লগত অন্তিক্ৰিয়ালৈ পঠিয়াবলৈ ঠিক কৰিলে। এই যিহুদাক বাৰচাবা বুলিও মতা হয়। তেওঁলোকৰ হাতত এইদৰে এখন পত্ৰ লিখি পঠিয়ালে, আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনাইহুদী বিশ্বাসী ভাইসকলৰ সমীপলৈ, পাচনী, পৰিচাৰক আৰু বিশ্বাসী ভাইসকলৰ শুভেচ্ছা। আমি শুনিবলৈ পাইছোঁ যে আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকৰ শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে। সেয়েহে আমি কেইজনমান মনোনীত কৰিবলৈ একমত হ'লোঁ আৰু তেওঁলোকক আমাৰ প্ৰিয় ভাই বৰ্ণাবা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ। পৌল আৰু বৰ্ণাবাই আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে। এইকাৰণে আমি যিহুদা আৰু চিলক পঠালোঁ। তেওঁলোকে আপোনালোকক এইবোৰ কথাকে ক'ব, কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱে ভাল যেন দেখিলোঁ যে প্ৰয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতীতৰ কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ'ব। আপোনালোকে মূৰ্তিৰ ওপৰত উৎসৰ্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটুচেপা দি মৰা কোনো প্ৰাণীৰ মাংস আৰু তেজ নাখাব, কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আঁতৰাই ৰাখিলে আপোনালোকৰ মংগল হ'ব। ইতি পৌল, বৰ্ণাবা আৰু এই লোকসকলক পঠিয়াই দিয়াৰ পাছত তেওঁলোক আন্তিখিয়ালৈ গ'ল। তাতে তেওঁলোকে লোকসকলক একত্ৰিত কৰি চিঠিখন দিলে। পাছত লোকসকলে চিঠিখন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে। যিহুদা আৰু চিল নিজেও ভাওবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাইসকলক উৎসাহ দি শক্তি যোগালে। এইদৰে যিহুদা আৰু চিল কিছুদিন তাত থকাৰ পাছত তেওঁলোকক পঠোৱা লোকসকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাইসকলৰ পৰা কুশলে বিদায় ল'লে। কিন্তু পৌল আৰু বাৰ্ণবা অন্তিক্ষিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্ৰভুৰ বাক্যৰ পৰা উপদেশ দি প্ৰচাৰ কৰিবলৈ ধৰিলে। শুভবাৰ্তা প্ৰচাৰৰ পৌলৰ দ্বিতীয় যাত্ৰা আৰু বাৰ্ণবাৰ সৈতে মতানৈক্য। কিছুদিনৰ পাছত পৌলে বাৰ্ণবাক ক'লে, ব'লা, যিবোৰ নগৰত আমি প্ৰভুৰ বাক্য ঘোষণা কৰিছিলোঁ সেই ঠাইবোৰলৈ আমি এতিয়া উভতি যাওঁ আৰু ভাইসকলক দেখা কৰোঁ, তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ। এতিয়া বাৰ্ণবাই তেওঁলোকৰ লগত জোহনকো নিবলৈ ইচ্ছা কৰিলে। এই জোহনক মাৰ্ক বুলিও মতা হয়, কিন্তু পৌলে ভাবিলে মাৰ্কক লগত নিয়াটো ভাল নহ'ব, কাৰণ পামফুলিয়াত মাৰ্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল, পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ'ল। তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ'ল, পাছত পৰস্পৰে পৃথক হৈ গ'ল। বাৰ্ণবাই মাৰ্কক লগত লৈ জাহাজেৰে ক্ৰুপ দ্বীপলৈ যাত্ৰা কৰিলে, কিন্তু পৌলে চিলক মনোনীত কৰিলে আৰু ভাইসকলে তেওঁক প্ৰভুৰ অনুগ্ৰহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ'ল। পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলীসমূহক অতি শক্তিশালী কৰিলে।